হোছেয়া ভাববাদী পুস্তক 3 অধ্যায়। হোছেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা। পাছে যিহুৱাই মোক ক'লে, যেনেদৰে ইজৰাইলীয়াসকল যদিও আন দেৱতাবোৰ ফালে ঘূৰিল আৰু অজ্ঞত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকক ভাল পায়, তথাপিও যিহুৱাই তেওঁলোকক প্ৰেম কৰে, সেইদৰে তোমাৰ ভাইজাৰ আন এজন প্ৰেমিক থকাত যদিও তাই বিবিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্ৰেম কৰা। সেয়ে মই 15 ছেকল ৰূপ আৰু 1.5 হোম জবেৰে তাইক নিজৰ বাবে কিনি ল'লো। তাৰ পাছত মই তাইক ক'লো, তুমি অনেক দিন পৰ্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব, তুমি বিবিচাৰ নকৰিবা বা কোনো পুৰুষৰ সৈতে ভাল পোৱাৰ সম্পৰ্ক নাৰাখিবা, ময়ো তোমাৰ প্ৰতি তেনে ব্যৱহাৰ কৰিম। কিয়নো ইজৰাইলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ স্তম্ভ, এফুড আৰু দেৱমূৰ্তিবোৰ নোহোৱাকৈ থাকিব। তাৰ পাছত ইজৰাইলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহুৱা আৰু তেওঁলোকৰ ৰজা দাউদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহুৱা আৰু তেওঁ উত্তমতালৈ আহিব।